Good morning. Itu Agashwani Kohima. Pujur laga khobor puri ase im kong nongla. Member of Parliament Rajya Sabha Nagaland S. Phangdon Konyak Prajana Disiki Prime Minister Narendra Modi aru Finance Minister Nirmala Sitharaman nichidi next gen GST reforms to cooperative federalism laga shining example ikta ase. Tarpa International Conference on Delimitation in India Balancing Representative and Federal Equity di itu kwese Jundu Faculty of Law University of Delhi bra Sri Shankar Lal Concert Hall Nai Delhi di ja sombar jorga krese. Srimati Konyak prakosike itu Reform Khandu, GST Council, the sub states like a Munjurba Banai Divuli Parise, Taiba, Faculty of Law Lokoti, Itu Initiative, Tik Samojoka Korea Karanibi Badhaidisi, June to Basop Iki Representation Divuli, Aru India Laka Federal Structure, Takut Kuri Divuli Ase. Governor Nagaland Ajay Kumar Bahlabra, Durin Official Mofisaldo Uka District Dijaikina Alakala Kam de Shamal Kuri, Unuti Projects Kansai Jesse, or local stakeholders Lokodi Bachit Kuri Se. Daibra, September 27, Direct District Dipunjigina, Governor Badan Busko High Secondary School De, Olop Katasumakarni Rokise. Idubasuti Taiba Toyang Hydro Electric Power Station Dijaikina, North Eastern Electric Power Corporation Laka Officials Lokodi Review Meeting Rakise. Governor Bahlabra, Nipko Team Lokodi, Nagaland energy sector lokoti mondi kina siva kuria karne bhi badhai dise taibra operational efficiency bahal kurikina sustainable unoti parhai dia aru region di bharosa rakhya power supply dia karne bhi mon khushi janai dise shri balabra dorkar institutions kan nipko nishanabra tokabisa parhai kina janta khalna ka jibon quality uthai dibli dorkar kam khan janai dise Prime Minister Narendra Modi bra kuisi ki desh to self reliant banai dibli swadeshi khinia igla bra paribo Talaka man ki baat karikram di, jakali agarshwani di Prime Minister ba, janta khan logo di, ahitakya festive season di, swadeshi products kinigena, vocal for local to nicho mandra banai di bole anurat kurise. Prime Minister Modi bra kuise ki ja 11 sal somoy, desh logo di khadi di posan kuria do bishi dangor hisabi uthai dise.
11 sal mein khadi ke prati desh ke logon ka aakarshan bahut badh gaya. Pichle kuch varshon mein khadi ki bikri mein bahut tezi dekhi. Main aap sabhi se agrah karta हूं कि 2 अक्टूबर को कोई न कोई खादी प्रोडक्ट जरूर खरीद गर्व से कहें कोई न कोई खादी प्रोडक्ट जरूर खरीद गर्व से कहें ये स्वदेशी है इसे सोशल मीडिया पर हैशटैग वोकल फॉर लोकल के साथ शेयर भी करें
Households currently dangor aramikta dibole sarkar ba dorkar kadam uthai kina child care products di GST kom kori dia bra am manukhan laga upor dukto hatai dise next generation GST reform nichide tax rates kando products kan babies laga feeding bottles napkins aru napkin liners di 12% thake ba 5% di kom kori dise Indonesia early childhood health di modop dibole aro balwala hygiene par high dibole sarkar ba ultra high temperature milk di taxes kan pura It will go to GST to thermometers, the 18% Hakebra, 5% in Amidise. Seva aru social san laga mantra bra guide kore joint public service aru good governance ase today Prime Minister Narendra Modi nichiti sarkar ba batla panikena agi parhai debuli mehnat bra kam kore ase aji eto special series Seva Parv di Modi sarkar ba infrastructure unnati to PM Gadi Shakti National Master Plan bra kinaka revolutionize kore disi eto laga hunibuli pabo
Prime Minister Narendra Modi niche India laga infrastructures landscape to bishi badlav hoise itukan majote sobse dorkar to PM Gati Shakti initiative ase jun to ekta master plan huikene India laga growth sapna to jaldi uthai di ase PM Modi para koise Gati Shakti to holistic governance bharai dia ekta ase
PM Gati Shakti master plan sarkari process aur usse jude alag alag stakeholders ko to ek sath lata hi hai ye transportation ke alag alag boards ko aapas mein jodne mein bhi madad करता यह होलिस्टिक गवर्नेंस का विस्तार है
2021 साल पर शुरू किया पीएम गति शक्ति टू नेशनल मास्टर प्लान होई किने इंफ्रास्ट्रक्चर उन्नति मिलाई दिया पर अलग-अलग मिनिस्ट्रीज नोले डिपार्टमेंट्स खान मिला जुराई किने प्रोजेक्ट टू जारी रखे असे सबसे पहला बार करने 57 मिनिस्ट्रीज और 36 स्टेट्स और यूनियन टेरिटरीज खान मिलाई किने सिंगल डिजिटल प्लेटफार्म ते काम करी किने 1700 डेटा लेयर्स ऊपर मिलाई दिया असे प्राइम मिनिस्टर नरेंद्र मोदी पर कोशे Railways para highways, ports para airports, takte India laga bishi jildi infra network bharai kine ease of living taro samridhi uthai di ase.
নাগালেণ্ড বা ইউ টি টি 28 ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেট টেবল টেনিছ চেম্পিয়নশ্বিপটো কালিৰ পৰা কোহিমা ইনডোৰ টেবল টেনিছ ষ্টেডিয়ামটি ৰাখিবলৈ তৈয়াৰ আছে। নাগালেণ্ড টেবল টেনিছ এছ'চিয়েচন পৰা জয়কাপ কৰা তিনিদিন ইভেণ্টে স্পৰ্টিং ষ্টাৰ্ছ মন খুচি থাকিয়া আৰু ভেটেৰেন্ছ মাষ্টাৰ্ছ খান 13 ডিষ্ট্ৰিক্টছ পৰা প্ৰেষ্টিজিয়াছ টীম চেম্পিয়নশ্বিপ টাইটেল লগতে দুটা আলাগ আলগ কেটেগৰিজতে জুটিবলৈ আছে। মিনিষ্ট্ৰী অফ পাৱাৰ আৰু পাৰ্লিমেণ্টেৰী এফেয়াৰ্ছ কে জি কেনে পৰা এইটো খোলাই দিয়া চেৰেমনিত স্পেচিয়েল গেষ্ট হিচাপে যোগ ল'বলৈ আছে। আৰু ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্ট পৰা নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাতে আহিয়া দুদিন তিনিদিন সময় ভাৰী প্ৰখণ্ড হবলৈ দেখাইছে। ইতিলগত আজি ফুজুৰ লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনিয়ে থাকিবি চামচাদ বাজি ডাজমেনাতে নাগামিজ খবৰ আনি দিবলৈ আছে।